নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ লগতে গুৱাহাটীৰ খানাপাৰাত নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আৰু 5,000 আসনযুক্ত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰে। দিনৰ পৰাই 11 বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত পোনে পোনে গৃহমন্ত্ৰীগৰাকী নগাঁৱৰ বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্পলৈ ৰাওনা হয়। প্ৰকল্পস্থলী উদ্বোধন কৰি দিয়া ভাষণত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহান ব্যক্তি ভাৰতত জন্মগ্ৰহণ কৰাটো সৌভাগ্যৰ কথা। ৰাজ্য চৰকাৰে 1,00,000তকৈ অধিক দখলদাৰী লোকক উচ্ছেদ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে শাসন কৰা এই 10টা বছৰ অসমৰ বাবে সোণালী সময়। ভাষণত শ্ৰীশ্বাহে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু শ্বহীদ কনকলতা বৰুৱাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বিগত কেইটামান বছৰত অসম দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলিও তেওঁ উল্লেখ কৰে।
অব আন্দোলন কি জগে বিকাশ কি ভূমি দিল্লী মে এক জমে মে আসাম কো প্ৰব্লেম খড়ে কৰনে ৱালে ষ্টেট কে ৰূপ মে জানা জাতা থা। মে কল হি গুজৰাট কে উদ্যোগপতিয়ো কো মিল কৰ আয়া হো। উন্হোনে কহা আসাম অব পুৰে পূৰ্বোত্তৰ কা গ্ৰোথ ইঞ্জিন বনকৰ দেশ কো বিকাশ কে ৰাস্তে পৰ দে। এ পৰিৱৰ্তন জো আয়া, এ পৰিৱৰ্তন কেন্দ্ৰ মে 11 সাল তক নৰেন্দ্ৰ মোদী জী কি চৰকাৰ और यहां 10 साल तक सर्वानंद सोनवाल और हेमंत विश्व शर्मा की सरकार में आए।
মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত কয় যে একাংশ লোকে দখল কৰি থকা ভূমি উচ্ছেদ কৰি বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰে এনেধৰণৰ অবৈধ দখলৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত ৰাখিব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। এই অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। ইয়াৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীলৈ ঘূৰি আহি বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ 860গৰাকী বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পৰা গৃহমন্ত্ৰীগৰাকী পোনে পোনে খানাপাৰাত নতুনকৈ নিৰ্মাণ কৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়। আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰাৰ লগতে তেওঁ 39খন ভ্ৰাম্যমান ফৰেনচিক বাহনৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে তেওঁ খানাপাৰাত নৱনিৰ্মিত 5,000 আসনযুক্ত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰে। 45 বিঘা এলেকাজুৰি 291 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, অত্যাধুনিক দৃশ্য শ্ৰব্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি ভালেমান উন্নতমানৰ ব্যৱস্থা ৰখা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে এই প্ৰেক্ষাগৃহতে জন্মগতভাৱে থকা হৃদৰোগৰ পৰা সুস্থ হোৱা 1,000 শিশুৰ অভিবাদন গ্ৰহণ কৰে। দেশত পান কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা 31 ডিচেম্বৰ ধাৰ্য কৰা হৈছে। নাগৰিকে কৰ আদায় দিয়াৰ সময়ত ব্যক্তিৰ আধাৰ আৰু পান কাৰ্ড সংলগ্ন কৰাটো বাধ্যতামূলক কৰা হৈছে। 2024 চনৰ 1 অক্টোবৰতে আধাৰ কাৰ্ড আৰু পান কাৰ্ড সংলগ্ন কৰাৰ এটা নিৰ্দেশ জাৰি কৰা হৈছিল আৰু পাছত এই সময়সীমা 2025 চনৰ 3 এপ্ৰিললৈ পুনৰ বৃদ্ধি কৰা হৈছিল। 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ড আৰু পান কাৰ্ড সংলগ্ন নকৰিলে 1,000 টকাকৈ জৰিমনা ভৰিব লাগিব, অন্যথা পান কাৰ্ডসমূহ নিষ্ক্ৰিয় কৰি দিয়া হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। বিশিষ্ট প্ৰকৃতিপ্ৰেমী অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙৰ মূলাই কাঠনিত কালি দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি ফোনযোগে বুজ লয়। মন্ত্ৰীগৰাকীয়ে শ্ৰীপায়েঙৰ কন্যাৰ সৈতে ফোনযোগে কথা পাতি সকলো বিষয় সন্দৰ্ভত অৱগত হোৱাৰ লগতে বন বিভাগ আৰু প্ৰশাসনৰ সাহায্য আগবঢ়াব বুলি আশ্বাস দিয়ে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ সাতশিঙিমাৰীত অনুষ্ঠিত হৈ থকা 59 সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ ছোৱালী শাখাত শিৱসাগৰ দলটোৱে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। শিৱসাগৰ দলে ডিব্ৰুগড় দলক 3-0 ফলাফলত পৰাস্ত কৰি এই সন্মান লাভ কৰে। ইফালে ল'ৰাৰ শাখাত তেজপুৰ আৰু গহপুৰ দল ফাইনেলত প্ৰৱেশ কৰিছে। ডিব্ৰুগড় জিলাৰ মৰাণ গছপুৰীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত 2 লোকৰ থিতাতে মৃত্যু হয়। এখন স্কৰ্পিঅ' আৰু মটৰচাইকেলৰ মাজত সংঘটিত সংঘৰ্ষত শিৱসাগৰৰ বিকাশ বৰুৱা আৰু উৎপল খনিকৰ নামৰ লোক দুজনৰ মৃত্যু হয়। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।